এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল অঞ্চল গঠন সন্দৰ্ভত স্থানীয় জনগোষ্ঠীৰ সৈতে আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ গুৱাহাটী আগমন, পাগলাদিয়া নৈৰ পানীৰ সঠিক ব্যৱহাৰেৰে তামোলপুৰৰ 1800 হেক্টৰ কৃষিভূমি সামৰি ৰাজ্য চৰকাৰৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা, ৰাজ্যৰ দক্ষ নাৰ্ছসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল অঞ্চল গঠন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ ৰূপায়ণ কৰাৰ পূৰ্বে স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে আলোচনা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দেৰগাঁৱত কালি অসম আৰক্ষীৰ উপ অধীক্ষক আৰু নৱনিযুক্ত কনিষ্টবলসকলৰ দীক্ষান্ত সমাৰোহত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে পৰিৱেশ সংবেদনশীল অঞ্চল চূড়ান্ত কৰাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ ওচৰে পাজৰে বাস কৰা জনসাধাৰণৰ উদ্বেগ আৰু জটিলতাসমূহ দূৰ কৰিব লাগিব। তেওঁ কয় যে কাজিৰঙাত দীৰ্ঘকালীন সুৰক্ষা উদ্যানখনৰ চৌপাশে বাস কৰা জনগোষ্ঠীসমূহৰ সহায় সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে। কাজিৰঙাৰ চৌপাশৰ জৈৱ সংবেদনশীল অঞ্চলসমূহৰ প্ৰস্তাৱিত সাল সলনিক লৈ বিৰোধী কংগ্ৰেছ দলে অলপতে সাব্যস্ত কৰা প্ৰতিবাদক লৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে গঁড়ৰ চোৰাং চিকাৰ ৰোধ কৰিবলৈ সমৰ্থ হৈছে আৰু কাজিৰঙা গৌৰৱ কৰিব পৰা স্থানলৈ ৰূপান্তৰ কৰিছে। উদ্যানখনত ভালেমান উন্নয়নমূলক কাম ৰূপায়ণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
কাজিৰঙাৰ সুৰক্ষা কোনে কৰিব? কাজিৰঙাত থকা ওচৰে পাজৰে থকা স্থানীয় ৰাইজে কৰিব লাগিব। গতিকে ৰাইজক খং উঠাই কিবা এটা কাম কৰাটো উচিত নহয়। ৰাইজৰ লগত থিয় হৈ থাকি ৰাইজৰ সন্মতি লৈ কাম কৰিব লাগিব আৰু আমাৰ চৰকাৰখনে তেনেকেই কাম কৰে। ৰাইজৰ লগত সংঘাতত নাযায়, ৰাইজৰ লগত সমন্বয়ত আমি যাওঁ। কাজিৰঙাখনত আমি গড় হত্যা নোহোৱা কৰিলো। কাজিৰঙাখনক মানুহে আহি এটা গৌৰৱ অনুভৱ কৰাৰ পৰিৱেশলৈকে আমি লৈ গলো আৰু কাজিৰঙাত আৰু বহুত কাম হ'ব। আজি আপোনালোকে চাওক যে কাজিৰঙাৰ বাঘ, হাতী, গড় এতিয়া ওৰাঙলৈকে যাব পাৰে। আমি কৰা উচ্ছেদবিলাকৰ কাৰণে আজি কৰিডৰ নিৰ্মাণ হৈছে যে কাজিৰঙা বুঢ়া পাহাৰ গৈ ওৰাঙলৈকে যাব পাৰি।
উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ দেওবাৰে পুৱা 10:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনা বিয়লি 3:15 বজাত উপৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাব। তেওঁ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। ভূটান পাহাৰৰ পৰা বৈ অহা পাগলাদিয়া নৈৰ পানীক সঠিকভাৱে ব্যৱহাৰ কৰি তামোলপুৰৰ ভাৰত ভূটান সীমান্তৰ 1800 হেক্টৰ কৃষিভূমি সামৰি এটা প্ৰকল্প ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে। কালি ভাৰত ভূটান সীমান্তৰ সোৱণখাটাৰ মানক চৌকী পৰিদৰ্শন কৰি কৃষি আৰু জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু তামোলপুৰৰ বিধায়ক তথা দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। এই প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ জলাধাৰ আৰু একুৱাডাক্ট নিৰ্মাণ কৰাৰ উপৰি পুৰণি স্লুইচ গেটটো পুনৰ নিৰ্মাণ আৰু শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। মন্ত্ৰী দুগৰাকীয়ে কালি তামোলপুৰৰ দৰঙ্গা নৈৰ ওপৰত থকা হাতীডোবা জলসিঞ্চন আঁচনি আৰু কালা নদীৰ জলসিঞ্চন আঁচনিও পৰিদৰ্শন কৰে। মন্ত্ৰী হাজৰিকাই লগতে বগামাটিৰ বৰনদী আঁচনিও পৰ্যবেক্ষণ কৰে। অঞ্চলটোৰ সকলো প্ৰস্তাৱিত আঁচনি ফলপ্ৰসূ হলে জিলাখনত মুঠ জলসিঞ্চনপ্ৰাপ্ত কৃষিভূমিৰ পৰিমাণ 8000লৈ বৃদ্ধি হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। ইয়াৰ ফলস্বৰূপে স্থানীয় কৃষকসকলে এটা বছৰত 3 বাৰকৈ শস্য উৎপাদন কৰিব পাৰিব বুলিও শ্ৰী হাজৰিকাই কয়।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা নিৰ্দেশ যে ভূটানৰ ভিতৰত সোমাই আমি পানী আনিব পাৰোঁ নেকি। তেখেতে ভূটানৰ ৰজা, ভূটানৰ প্ৰধানমন্ত্ৰীৰ লগত ইতিমধ্যে কথা পাতি থৈছে। এইখনে ভূটান, মই য'ত আছো তাৰ পৰা 50 মিটাৰ ভূটান, ইয়াৰ পৰা পানী আমাৰ আহি আছে। এইখিনি আমি আৰু অলপ ষ্ট্ৰাকচাৰখিনি নতুন কৰিব লাগে বা ষ্ট্ৰং কৰিব লাগে, এইখিনিতো কৰিব পাৰিমেই। কিন্তু মই কি ক'ব খুজিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে আৰু 10 কিলোমিটাৰ গৈ বেশি পানি উলিয়াই লৈ আহিব পাৰোঁ নেকি, যাতে আমাৰ গোটেই তামোলপুৰ জিলাখনতেই দুটা স্কিমত, এটাত নহলেও দুটা স্কিমতে যাতে গোটেই কমচে কম 25-30 হাজাৰ হেক্টৰত বা 20 হাজাৰ হেক্টৰ বিঘা মাটিত পানী দিব পাৰোঁ, তেনেকে আমি কাম কৰিবলৈ বিচাৰিছোঁ। সেইকাৰণেই আজি আহিছোঁ। আজি আপোনালোকে দেখিছে বহুত কেইটা অঞ্চল গলোঁ, উত্তৰ কুচি গলোঁ, আমি দৰঙা গলোঁ, ইয়াৰ এইলৈ বগামাটিলৈকে আহিলোঁ। আহিছোঁ কিন্তু কাম কৰিবলৈ আহিছোঁ, প্ৰতিশ্ৰুতি দিবলৈ নহয়, আহিছোঁ মিছা কথা ক'বলৈ নহয়, সময় অলপ লাগিব, কাম নিশ্চয়কৈ কৰিম।
ৰাজ্য চৰকাৰে অসমৰ প্ৰশিক্ষিত আৰু দক্ষ নাৰ্ছসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই উদ্দেশ্যে ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনত জনস্বাস্থ্য সেৱাৰ কোম্পানী MOHHৰ দুজনীয়া প্ৰতিনিধি দলে অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। MOHHৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্টনি টান আৰু স্বাস্থ্যসেৱা মানৱ সম্পদ বিভাগৰ সহকাৰী সঞ্চালক জেৰেমি নক লৈ গঠিত দলটোৱে ভ্ৰমণকালত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত তথা সচিব ডঃ সিদ্ধাৰ্থ সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। আলোচনাকালত অসমৰ চিকিৎসা শিক্ষা, নাৰ্ছিং শিক্ষা আৰু আনুষংগিক স্বাস্থ্য শিক্ষা ব্যৱস্থাৰ লগতে ৰাজ্যত উপলব্ধ প্ৰশিক্ষিত আৰু দক্ষ স্বাস্থ্যকৰ্মীৰ বিষয়ে ছিংগাপুৰৰ প্ৰতিনিধি দলটোৰ আগত বিশদভাৱে উপস্থাপন কৰা হয়। বৈঠকত অসমৰ দক্ষ নাৰ্ছিং পেছাদাৰীসকলক ছিংগাপুৰৰ স্বাস্থ্যসেৱা খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদানৰ সম্ভাৱনাৰ বিষয়েও গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। অসমৰ দক্ষ নাৰ্ছসকলৰ বাবে নিয়মীয়াকৈ বিশেষকৈ বছৰি নিযুক্তি প্ৰক্ৰিয়া চলোৱাৰ এটা প্ৰস্তাৱৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টিৰাজি, মানৱতাবাদ আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ'ব। জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি এনে কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হয়। এই উপলক্ষে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে ডঃ ভূপেন হাজৰিকা, সাংস্কৃতিক ন্যাসৰ বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠানসমূহ সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই বৈঠকত মিলিত হয়। ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত জন্মদিনৰ কাৰ্যসূচীত 100 গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে শীৰ্ষ গীতটি পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ জীৱন পৰিক্ৰমা বিষয়ক এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ কৰিবলগীয়া ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলাও এই অনুষ্ঠানৰ পৰাই স্থাপন কৰিব। একেদিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে 100খন পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। এই দিনটোতে ৰাজ্যৰ বিদ্যালয়সমূহত সুধাকণ্ঠৰ গীত পৰিৱেশন কৰা হ'ব। সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
অহা 8 ছেপ্টেম্বৰ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন আৰু এই জন্মদিনটো শতবৰ্ষ হিচাপে সমগ্ৰ অসমে পালন কৰিব। এই মহান শিল্পীগৰাকীক স্মৰণ কৰি অসম চৰকাৰে ভূপেনদাৰ জন্ম শতবৰ্ষ উপলক্ষে বছৰজোৰা এক কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলো। যদিও আমি সামৰণি অনুষ্ঠান দিল্লীত আয়োজন কৰাৰ কথা আছে, অহা 8 ছেপ্টেম্বৰ তাৰিখটো তেখেতৰ এই সমাধিস্থলত আমাৰ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহযোগিতাত অসম চৰকাৰে আয়োজন কৰিবলৈ লৈছো।
ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কালি মৰিগাঁৱৰ মতিৰাম বৰা আদৰ্শ মাধ্যমিক বিদ্যালয়ত মনোৰম সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। তদুপৰি সুধাকণ্ঠৰ জীৱন আৰু কৰ্ম সম্পৰ্কে বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো 4টা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰিছে। গহপুৰৰ পৰা উজনি অসমৰ নুমলীগড়লৈ নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ মুঠ দৈৰ্ঘ 33.7 কিলোমিটাৰ হ'ব। প্ৰকল্পটোত 4টা লেনযুক্ত পথৰ লগতে ব্ৰহ্মপুত্ৰৰ তলেদি প্ৰায় 15.79 কিলোমিটাৰ দৈৰ্ঘৰ দ্বৈত টিউব টানেল নিৰ্মাণ কৰা হ'ব। দুটা টিউবত দুটাকৈ লেন থাকিব আৰু ইয়াৰে এটা টিউবত ৰেল চলাচলৰ বাবে বিশেষ ব্যৱস্থা সন্নিৱিষ্ট হ'ব। প্ৰকল্পটোৰ মুঠ মূলধনী ব্যয় 18,662.2 কোটি ধাৰ্য কৰা হৈছে। অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। এই উপলক্ষে গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি পুৱা 6:15 পৰা সামূহিক দৌৰ অনুষ্ঠিত হয়। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই দৌৰত অংশগ্ৰহণ কৰে। অভিৰুচি ক্ৰীড়া দিৱসৰ দ্বিতীয় দিনা নবীন চন্দ্ৰ বৰদলৈ ইন্দ্ৰ ইনডোৰ ষ্টেডিয়ামত কাইলৈ পুৱা 9:30 বজাত আন্তঃশিক্ষানুষ্ঠান পি টি আৰ নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। একেটা স্থানতে বিয়লি 5:30 বজাত খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। গোৱালপাৰা জিলাতো আজি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে পুৱা সামূহিক দৌৰ অনুষ্ঠিত হয়। বিয়লি হ'বলগীয়া অনুষ্ঠানত কেইবাগৰাকীও ক্ৰীড়া সংগঠক আৰু প্ৰবীণ খেলুৱৈক সম্বৰ্ধনা জনোৱা হ'ব। দেশৰ আগশাৰীৰ দৌৰবিদ হিমা দাসে যুৱ প্ৰজন্মক নম্ৰ হৈ থাকিবলৈ, ভাল অভ্যাস গঢ়ি তুলিবলৈ আৰু খেল ধেমালিক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি ল'বলৈ আহ্বান জনাইছে। গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত খেলুৱৈগৰাকীয়ে সফলতা অৰ্জন কৰাৰ পাছতো নম্ৰতা আৰু মূল্যবোধ বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰে নহয় বৰং জীৱনকো সুন্দৰ ৰূপ দিব পৰা সু অভ্যাস আঁকোৱালি ল'বলৈ আহ্বান জনায়। শাৰীৰিক কাম কাজৰ বিষয়ে গুৰুত্ব আৰোপ কৰি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এথলীটগৰাকীয়ে প্ৰতিগৰাকী শিক্ষাৰ্থীক কোনো নহয় কোনো খেল ধেমালি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। সুস্থ আৰু সুশৃংখল জীৱন গঢ়াত ক্ৰীড়াই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ টি টুৱেণ্টি এছিয়া কাপৰ গ্ৰুপ এৰ দ্বিতীয়খন খেলত ভাৰতে আজি হংকঙৰ বিৰুদ্ধে খেলিব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:00 বজাত আৰম্ভ হ'ব। যোৱা দেওবাৰে ডুবাইত থাইলেণ্ডৰ বিৰুদ্ধে 94 ৰাণেৰে ভাৰতীয় দলটোৱে জয়লাভ কৰে। যোৱা নিশা ডুবাইত অনুষ্ঠিত গ্ৰুপ বিৰ খেলখনত শ্ৰীলংকাই ইণ্ডোনেছিয়াক 75 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 124 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইণ্ডোনেছিয়াই 18 অভাৰ আৰু 3টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 49 ৰানহে কৰিবলৈ সমৰ্থ হয়। শ্ৰীলংকাৰ হৈ 7টা উইকেট দখল কৰা ছামাৰী আথাপথুক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
গোলাঘাট জিলাৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত কালি অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক আৰু নৱনিযুক্ত আৰক্ষী কনিষ্টবলসকলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতৰ শিৰোনাম, ৰাজ্য চৰকাৰে আৰক্ষীত 15-20 হাজাৰ যুৱক যুৱতীক দিব নিযুক্তি। অসমীয়া খবৰ কাকতৰ শিৰোনাম, মহিলা শিশুৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণত কঠোৰ হ'ব লাগিব অসম আৰক্ষী। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰসংঘৰ শেহতীয়া এখন প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি সাগৰৰ জলস্তৰ বৃদ্ধিৰ ফলত কলকাতা, মুম্বাই আৰু ঢাকাৰ দৰে দক্ষিণ এছিয়াৰ নিম্নভূমি অঞ্চলৰ চহৰসমূহৰ 1,40,00,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ভাৰতত পথ দুৰ্ঘটনা শীৰ্ষক এখন প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি যোৱা 5 বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত অসমৰ 7,000+ যুৱক যুৱতীয়ে প্ৰাণ হেৰুৱাইছে। এই বাতৰিটো দৈনিক অসম কাকতে 5 বছৰতে ৰাষ্ট্ৰীয় ঘাইপথত নিহত 7,089 শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমটো 4টা লেনযুক্ত দ্বৈত টিউব টানেল প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰাৰ বাতৰিটো আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় তদাৰকী আয়োগৰ এখন প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি দেশত 2025 বৰ্ষত চৰকাৰী সংস্থা আৰু প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে 70,500তকৈও অধিক দুৰ্নীতিৰ অভিযোগ ৰুজু কৰা হৈছে। এই বাতৰিটো দৈনিক জনমভূমি কাকতে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
গুৱাহাটীৰ সোণাপুৰ থানাৰ অন্তৰ্গত মৰকদোলাত আজি পুৱা আৰক্ষীৰ গুলীত দুজন গাড়ী চোৰ নিহত হয়। নিহত চোৰ দুজন কাছাৰৰ ছাইদুল আলম লস্কৰ আৰু মণিপুৰৰ বাবু সিং বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। পলায়নৰ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে পিছ লৈ গুলীচালনা কৰাৰ ফলত চোৰ দুজনৰ থিতাতে মৃত্যু হয়। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে 2-1 জাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল অঞ্চল গঠন সন্দৰ্ভত স্থানীয় জনগোষ্ঠীৰ সৈতে আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। অহা দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ গুৱাহাটী আগমন। পাগলাদিয়া নৈৰ পানীৰ সঠিক ব্যৱহাৰেৰে তামোলপুৰৰ 1,800 হেক্টৰ কৃষিভূমি সামৰি ৰাজ্য চৰকাৰৰ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা। ৰাজ্যৰ দক্ষ নাৰ্ছসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। আৰু অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী অসমীয়া ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ এঘাৰ বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।